එයා ආකක් වනේ. বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক আৰু মোৰ সৈতে আছে নিৰ্মালী শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰত 1271 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। 2047 চনৰ ভিতৰত ভাৰতক উন্নয়নৰ লক্ষ্যত উপনীত কৰিবলৈ হলে ভাৰতৰ যুৱ প্ৰজন্মক নিচামুক্ত কৰাটো বাঞ্ছনীয় বুলি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই প্ৰকাশ কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজি কয় যে ভাৰত আৰু ইউৰোপীয় মুক্ত বাণিজ্য সংস্থাৰ মাজত মুক্ত বাণিজ্য চুক্তি অহা 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব আৰু হায়দৰাবাদৰ গাছিবৌলি ইনডোৰ ষ্টেডিয়ামত অহা 3 আগষ্টৰ পৰা 10 আগষ্টলৈ দ্বিতীয় মহিলা কাবাডী বিশ্বকাপ অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰত 1271 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ৰুদ্ৰপুৰত অনুষ্ঠিত উত্তৰাখণ্ড বিনিয়োগ মহোৎসৱ 2025ত অংশগ্ৰহণ কৰি শ্ৰীশ্বাহে দেশৰ বিভিন্ন প্ৰান্তৰ বিনিয়োগকাৰী আৰু উদ্যোগীসকলৰ সৈতে মত বিনিময় কৰে। এই অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে যেতিয়ালৈ উত্তৰাখণ্ডৰ দৰে সৰু ৰাজ্যসমূহে উন্নয়নৰ পথত অগ্ৰসৰ হ'ব নোৱাৰে তেতিয়ালৈকে দেশে উন্নতিৰ পথ নেদেখে। সেয়েহে কেন্দ্ৰীয় চৰকাৰে দেশৰ সৰু ৰাজ্য আৰু পূবৰ ৰাজ্যসমূহৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ শলাগ লৈ অমিত শ্বাহে কয় যে তেওঁ ঔদ্যোগিক উন্নয়ন আৰু পৰিৱেশৰ মাজত ভাৰসাম্যতা স্থাপন কৰিছে। তেওঁ লগতে কয় যে শ্ৰীধামীয়ে স্বচ্ছ নীতি কাৰ্যকৰীকৰণ আৰু দূৰদৰ্শিতাৰে উত্তৰাখণ্ডৰ সামগ্ৰিক উন্নয়ন সাধন কৰিছে। আজি প্ৰায় 1 লাখ কোটি টকা বিনিয়োগেৰে উত্তৰাখণ্ডত 81,000ৰো অধিক চাকৰিৰ সৃষ্টি সম্ভৱ হৈছে বুলিও শ্ৰীশ্বাহে লগতে প্ৰকাশ কৰে। বাৰাণসীত যুৱ আধ্যামিক সন্মিলন মুকলি কৰি আজি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কয় যে 2047 চনৰ ভিতৰত ভাৰতক উন্নয়নৰ লক্ষ্যত উপনীত কৰিবলৈ হলে ভাৰতৰ যুৱ প্ৰজন্মক নিচামুক্ত কৰাটো বাঞ্ছনীয়। সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰ গঠনত প্ৰতিগৰাকী নাগৰিকৰে সহযোগিতা কামনা কৰে। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে দেশৰ যুৱ প্ৰজন্মক সবল কৰা উচিত আৰু ৰাষ্ট্ৰ গঠনত তেওঁলোকৰ সহযোগিতা নিশ্চিত কৰা উচিত। নিচামুক্ত ভাৰত গঠনৰ অভিযানত দেশৰ সকলো জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণৰ বাবে শ্ৰীমাণ্ডাভিয়াই লগতে আহান জনায়। এই সন্মিলনতে কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰে কয় যে নিচামুক্ত ভাৰত গঠনৰ বাবে চৰকাৰে ইতিমধ্যে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী নিত্যানন্দ ৰায়ে কয় যে আধ্যামিক নগৰ হিচাপে কাশীয়ে নিচামুক্ত ভাৰত গঢ়াৰ লক্ষ্য পূৰণ কৰাত যথেষ্ট অৰিহণা যোগাব। 100টাতকৈও অধিক আধ্যামিক আৰু সামাজিক সাংস্কৃতিক কেন্দ্ৰৰ পৰা 500ৰো অধিক যুৱ প্ৰজন্মই উন্নয়নৰ লক্ষ্যৰে নিচামুক্ত ভাৰত গঢ়াৰ এই দুদিনীয়া সন্মিলনত অংশগ্ৰহণ কৰে। তদুপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে যুৱ আধ্যামিক সন্মিলনে নিচামুক্ত ভাৰত গঢ়াত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে ইন্দি মিত্ৰজোঁটৰ বিবাদ আৰু বিভাজন নিশ্চিত বুলি বিজেপিয়ে আজি বিৰোধী দলক তীব্ৰ সমালোচনা কৰে। নতুন দিল্লীত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত বিজেপিৰ মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে কয় যে আম আদমী পাৰ্টীয়ে বিৰোধী মিত্ৰজোঁটত অন্তৰ্ভুক্ত হৈ থকা নাই বুলি ইতিমধ্যে ঘোষণা কৰিছে। শ্ৰীত্ৰিবেদীয়ে বিৰোধীসকলক সমাগত সংসদৰ বৰ্ষাকালীন অধিৱেশনত ইতিবাচক, ফলপ্ৰসূ আৰু গঠনমূলকভাৱে অংশগ্ৰহণ কৰিবলৈ আহান জনায়। মুখপাত্ৰগৰাকীয়ে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক সামাজিক মাধ্যমত দিয়া পোষ্টৰ বাবেও সমালোচনা কৰে। ৰাহুল গান্ধীয়ে তেওঁৰ পৰিয়ালক ৰক্ষা কৰিবলৈ নিজৰ পদৰ অপব্যৱহাৰ কৰিছে বুলিও শ্ৰীত্ৰিবেদীয়ে অভিযোগ উত্থাপন কৰে। অহা সোমবাৰৰ পৰা হ'বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে চৰকাৰে কাইলৈ এখন সৰ্বদলীয় বৈঠকৰ আহান কৰিছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম কাজ সুচাৰুৰূপে চলাই নিয়াৰ বাবে সকলো ৰাজনৈতিক দলৰ সহযোগিতা কামনা কৰিব। সংসদৰ বৰ্ষাকালীন অধিৱেশন অহা 21 জুলাইত আৰম্ভ হ'ব আৰু 21 আগষ্টত অন্ত পৰিব। এই অধিৱেশনৰ সময়ছোৱাত কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়কক লৈ সদনত আলোচনা হ'ব।
কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজি কয় যে ভাৰত আৰু 4খন ইউৰোপীয় দেশৰ মাজত মুক্ত বাণিজ্য চুক্তি অহা 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব। ভাৰতীয় সংলগ্ন বাণিজ্য সংঘ আৰু উদ্যোগৰ সহযোগত আয়োজিত অধিৱেশনত ভাষণ দি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে যোৱা বছৰৰ 10 মাৰ্চত দুয়োপক্ষই বাণিজ্য আৰু অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তিত স্বাক্ষৰ কৰিছিল। উল্লেখযোগ্য যে ইউৰোপীয় মুক্ত বাণিজ্য সংস্থাই 10,000 কোটি টকাৰ বিনিয়োগৰ প্ৰতিশ্ৰুতি দিয়ে, য'ত চুক্তি কাৰ্যকৰী হোৱাৰ 10 বছৰৰ ভিতৰত 5,000 কোটি টকা আৰু পৰৱৰ্তী 5 বছৰত 5,000 কোটি টকা বিনিয়োগ কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে কয় যে কোনো আন্তঃৰাষ্ট্ৰীয় বাণিজ্য চুক্তিয়ে ভাৰতৰ স্বাৰ্থ পূৰণ কৰিলেহে সেই চুক্তিত স্বাক্ষৰ কৰা হ'ব। ভাৰতে সদায় দেশৰ স্বাৰ্থক অগ্ৰাধিকাৰ দিয়ে। শ্ৰীগোৱেলে অতি ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগসমূহৰ মানসিকতাৰ পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ উমৈহতীয়া বৃদ্ধি আৰু ক্ষুদ্ৰ তথা গুৰু উদ্যোগৰ মাজত পাৰস্পৰিক সহায় সহযোগিতাৰ বাবে আহ্বান জনায়। উত্তৰ প্ৰদেশৰ যমুনা এক্সপ্ৰেছৱেত আজি পুৱা দুটা হোৱা পথ দুৰ্ঘটনাত কমেও 6 লোকে প্ৰাণ হেৰুওৱাৰ লগতে 19 লোক আহত হয়। মথুৰাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক শ্লোক কুমাৰে কয় যে পুৱা 3 বজাত এখন মিনি ভেনে ট্ৰাক এখনত খুন্দোৱাৰ ফলত প্ৰথমটো অঘটন ঘটে। এই দুৰ্ঘটনাত 6 লোকে প্ৰাণ হেৰুওৱাৰ লগতে 2 লোক আহত হয়। এই দুৰ্ঘটনাত এঘণ্টাৰ পাছতে দিল্লীৰ পৰা মধ্যপ্ৰদেশ অভিমুখী এখন ব্যক্তিগত বাছ পথৰ পৰা বাগৰি পৰে। এই দুৰ্ঘটনাত আহত 8 লোকক মথুৰাৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় আৰু আহত আন 9 আগ্ৰাৰ SN মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হয়। আহত আটাইকেইজন বৰ্তমান সুস্থিৰ অৱস্থাত আছে বুলি হাস্পতাল কৰ্তৃপক্ষই জানিবলৈ দিয়ে। ছিকিমত কৈলাশ মানসৰোবৰৰ যাত্ৰা নাথুলা গিৰিপথেদি ভালদৰে চলি আছে। আজি নাথুলাৰ পৰা হস্ততো দলে তিব্বতৰ স্বায়ত্তশাসিত অঞ্চললৈ যাত্ৰা কৰিছে। জ্যেষ্ঠ চৰকাৰী বিষয়াসকলে পতাকা জোকাৰি এই যাত্ৰাৰ আৰম্ভণি কৰে। বৰ্তমানলৈকে 4 দলে এই যাত্ৰা সম্পূৰ্ণ কৰিছে আৰু 5 দল কৈলাশ মানসৰোবৰৰ পৰা গেংটক অভিমুখে আহি আছে। নাথুলা হৈ আন 4 দলে এই বছৰত কৈলাশ মানসৰোবৰলৈ যাত্ৰা কৰিব। প্ৰতিটো দলৰ সৈতে 1 চিকিৎসক, ৰান্ধনি আৰু সম্পৰ্কৰক্ষী বিষয়া গৈছে। যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে ছিকিমৰ বিভিন্ন স্থানত প্ৰতিগৰাকী তীৰ্থযাত্ৰীয়ে 4-5 বিশেষ প্ৰশিক্ষণ লোৱাটো বাধ্যতামূলক কৰা হৈছে। দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা তীৰ্থযাত্ৰীসকলৰ বাবে এই যাত্ৰা আৰামদায়ক আৰু সুবিধাজনক কৰি তোলাৰ বাবে সেনাবাহিনী, ITBP, সীমান্ত পথ সংস্থা, BSNLৰ লগতে ছিকিম চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। বিধি বলবৎকাৰী সঞ্চালকালয় UDA অনলাইন বেটিং এপ গোচৰৰ সংক্ৰান্তত প্ৰযুক্তি বিষয়ক কোম্পানী গুগল আৰু মেটালৈ জাননী জাৰি কৰিছে। সূত্ৰই জনোৱা অনুসৰি UDA দুয়োটা কোম্পানীৰ প্ৰতিনিধিক সোমবাৰে দিল্লীৰ মুখ্য কাৰ্যালয়লৈ তলব কৰিছে। সংস্থাটোৱে অনলাইন বেটিং এপসমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত ডিজিটেল মঞ্চসমূহৰ ভূমিকাৰ বিষয়টো পৰীক্ষা কৰি আছে। চীনে পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দিছে আৰু আঞ্চলিক নিৰাপত্তাৰ বাবে সন্ত্ৰাসবাদ প্ৰতিৰোধী সহযোগিতা বৃদ্ধি কৰিবলৈ আহ্বান জনাইছে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণত জড়িত থকাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই পাকিস্তানৰ লস্কৰ ই তৈবাৰ সহযোগী সংগঠন দ্য ৰেজিষ্টেন্স ফ্ৰণ্টক বিদেশী সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ লিন জিয়ানে কয় যে দেশখনে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ বিৰোধিতা কৰে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ নিষেধাজ্ঞা ব্যৱস্থাৰ অধীনত পাকিস্তানৰ কেইবাটাও সন্ত্ৰাসবাদী গোট আৰু ব্যক্তি তালিকাভুক্ত কৰা হৈছে। হায়দৰাবাদৰ গাছিবৌলি ইণ্ডোৰ ষ্টেডিয়ামত অহা 3 আগষ্টৰ পৰা 10 আগষ্টলৈ দ্বিতীয় মহিলা কাবাডী বিশ্বকাপ অনুষ্ঠিত হ'ব। 2005 এছিয়ান কাবাডী চেম্পিয়নশ্বিপৰ পাছত হায়দৰাবাদে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহিলা কাবাডী প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই বিশ্বকাপত 14 দেশে অংশগ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ইতিমধ্যে আৰ্জেণ্টিনা, বাংলাদেশ, চাইনিজ টাইপেই, জাৰ্মানী, হোলেণ্ড, ইৰাণ, জাপান, কেনিয়া, নেপাল, থাইলেণ্ড, উগাণ্ডা, জাঞ্জিবাৰ আৰু আয়োজক ভাৰতে প্ৰতিযোগিতাত অংশগ্ৰহণ নিশ্চিত কৰিছে। উল্লেখযোগ্য যে 2012 প্ৰথমখন মহিলা কাবাডী বিশ্বকাপত ভাৰতে ইৰাণক পৰাজিত কৰি চেম্পিয়ন খিতাপ জয় কৰিছিল। FIDE বিশ্ব মহিলা কাপ দবা প্ৰতিযোগিতাত অভিলেখ সৃষ্টি কৰি ভাৰতৰ 4 খেলুৱৈ ক্ৰমে গ্ৰেট মাষ্টাৰ কনেৰু হাম্পানী, ডি হাৰিকা, আৰ বৈশালী আৰু আন্তৰ্জাতিক মাষ্টাৰ দিব্যা দেশমুখে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত 4 খেলুৱৈয়ে প্ৰৱেশ কৰা ভাৰত হৈছে প্ৰথমখন দেশ। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিকেইটি পুনৰ এবাৰ পঢ়ি দিছো। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উত্তৰাখণ্ডৰ ৰুদ্ৰপুৰত 1271 কোটি টকা ব্যয় সাপেক্ষে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। 2047 ভিতৰত ভাৰতক উন্নয়নৰ লক্ষ্যত উপনীত কৰিবলৈ হলে ভাৰতৰ যুৱ প্ৰজন্মক নিচামুক্ত কৰাটো বাঞ্ছনীয় বুলি কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই প্ৰকাশ কৰে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে আজি কয় যে ভাৰত আৰু ইউৰোপীয় মুক্ত বাণিজ্য সংস্থাৰ মাজত মুক্ত বাণিজ্য চুক্তি অহা 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হ'ব আৰু হায়দৰাবাদৰ গাছিবৌলি ইণ্ডোৰ ষ্টেডিয়ামত অহা 3 আগষ্টৰ পৰা 10 আগষ্টলৈ দ্বিতীয় মহিলা কাবাডী বিশ্বকাপ অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।